এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। মুখ্যমন্ত্ৰীয়ে আজি 7টা পৰিয়ালক বীমা আঁচনিৰ চেক প্ৰদান কৰে। ইয়াৰে 4টা পৰিয়ালক ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আঁচনিৰ অধীনত 1 কোটি টকা, 2টা পৰিয়ালক ম্যাদী জীৱন বীমাৰ অধীনত 10 লাখ টকা আৰু 1টা পৰিয়ালক ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আঁচনিৰ অধীনত 75 লাখ টকা প্ৰদান কৰা হয়। স্থায়ী কৰ্মচাৰীসকলৰ উপৰি ঠিকাভিত্তিক আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলকো এই আঁচনিত সামৰি লোৱাৰ উদ্দেশ্যে আজিৰ এই অনুষ্ঠানতে চৰকাৰে এক্সিছ বেংকৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই আঁচনিখনৰ বিভিন্ন ইতিবাচক দিশ সন্দৰ্ভত আলোকপাত কৰে।
এই বছৰৰ 1 জানুৱাৰী তাৰিখে আমি ষ্টেট বেংক অব ইণ্ডিয়া, ইউনিয়ন বেংক অব ইণ্ডিয়া, পাঞ্জাব নেচনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে আমি আনুষ্ঠানিকভাৱে চুক্তি এখন কৰিছিলো, যাৰ আধাৰত যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব, দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব, যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয় ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 কোৰ তেওঁলোকে বীমা লাভ কৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত দিছপুৰ, মধ্য গুৱাহাটী আৰু নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ মুঠ 17,680গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা চমুকৈ PM অজয়ৰ অধীনত ৰাজ্যৰ অনুসূচিত জাতিৰ মহিলা আত্মসহায়ক গোটক দক্ষতা বিকাশ আৰু উদ্যমিতাৰ সুযোগ প্ৰদানৰ অৰ্থে 50,000 টকাকৈ চেক বিতৰণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। এই যোজনাৰ অধীনত অনুসূচিত জাতিৰ 12,000 পৰিয়াল আৰু আত্মসহায়ক গোট উপকৃত হ'ব। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে নাৰী সবলীকৰণৰ দিশত অসমক এখন আদৰ্শ ৰাজ্য হিচাপে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ উপৰি বাল্য বিবাহ ৰোধ, মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ আদিৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মহিলাসকলে যাতে পৰিয়াল তথা সমাজত সন্মানেৰে জীয়াই থাকিব পাৰে আৰু কোনো মহিলা যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে চৰকাৰে মহিলা সবলীকৰণৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে গুৱাহাটী মহানগৰীৰ বাণিজ্যৰ বাবে উপযুক্ত স্থানসমূহত ব্যৱসায়ৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত মহিলা আত্মসহায়ক গোটক অগ্ৰাধিকাৰ দিয়াৰ বাবে নীতি প্ৰস্তুত কৰিবলৈ গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় লোকসকলক নিজৰ শিপাৰ সৈতে বান্ধ খাই থাকি নিজস্ব পৰিচয় অটুট ৰাখিবলৈ আহ্বান জনাইছে। জনজাতীয় গৌৰৱ বৰ্ষ পক্ষেকৰ সৈতে সংগতি ৰাখি আজি সোণাপুৰৰ পাটৰকুচিত নৱনিৰ্মিত সোণোৱাল ভৱন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে 7 কোটি 3 লাখ টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াইছে। 4 মহলীয়া এই ভৱনটো সোণোৱাল কছাৰী সমাজৰ ভাষা, সাহিত্য, সংস্কৃতিকে ধৰি সামগ্ৰিক কল্যাণ সাধনৰ বাবে ব্যৱহৃত হ'ব। এই ভৱনে জনগোষ্ঠীটোৰ লোকসকল তথা ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত জনজাতীয় লোকৰ ধৰ্ম, পৰম্পৰা, সংস্কৃতি, খাদ্যাভাস আদি সংৰক্ষণৰ ক্ষেত্ৰত বিৰচা মুণ্ডাৰ জীৱনজোৰা সংগ্ৰামৰ কথা উল্লেখ কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনজাতীয় লোকৰ সভ্যতা, সংস্কৃতিক আগুৱাই লৈ যোৱাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ভৈয়াম জনজাতি বিভাগৰ সমান্তৰালভাৱে খিলঞ্জী আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ উত্থান, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবেও বিশেষ প্ৰয়াস চলাইছে। অসম ৰাজ্যিক মহিলা আয়োগৰ এটা দলে আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পৰা মৰিগাঁও হৈ বিশ্বাস যাত্ৰা আৰম্ভ কৰিছে। আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাৰ নেতৃত্বত 12গৰাকী মহিলাৰ এটা দলে বাইক চলাই আজি জিলাখনত উপস্থিত হয়। মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক আদৰণি জনায়। ৰাজ্যৰ গ্ৰামাঞ্চলৰ মহিলাসকলক তেওঁলোকৰ অধিকাৰ সন্দৰ্ভত সজাগ কৰাৰ বাবে এই বিশ্বাস যাত্ৰা শীৰ্ষক বাইক ৰেলীৰ আয়োজন কৰা হৈছে বুলি শ্ৰীমতী ডেকাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।